নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ঢেকিয়াজুলিত আত্মসহায়ক গোটৰ 31,224গৰাকী সদস্যক চেক বিতৰণ, উত্তৰ পূৰ্বাঞ্চলৰ বাবে বাজেটত আবণ্টিত ধনৰ পৰিমাণ 2014-15 বৰ্ষৰ পৰা 153% বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু কিৰাণজাপুৰ প্ৰকাশ, জি এছ টি সংস্কাৰৰ সিদ্ধান্তৰ প্ৰতি মুখ্যমন্ত্ৰীৰ আদৰণি, সমগ্ৰ শিক্ষা অসম আৰু টাটা নেলকোৰ মাজত হাব এণ্ড স্পক আৰ্হি ৰূপায়ণৰ বাবে বুজাবুজিৰ চুক্তি আৰু অবৈধ বাংলাদেশীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি অনশন কাৰ্যসূচী। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ঢেকিয়াজুলিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 31,224গৰাকী সদস্যক চেক বিতৰণ কৰে। ইয়াৰে 29,523গৰাকী গ্ৰাম্যাঞ্চলৰ আৰু 1,701গৰাকী নগৰাঞ্চলৰ আত্মসহায়ক গোটৰ সদস্য। এই উপলক্ষে ঢেকিয়াজুলি চাহবাগিচা খেলপথাৰত আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিয়ে মহিলাসকলৰ মাজত নতুন কৰ্মস্পৃহা জগাই তুলি তেওঁলোকৰ আত্মনিৰ্ভৰশীলতাৰ বাট মুকলি কৰিব। তেওঁ কয় যে ৰাজ্যত বৰ্তমান 4,00,000 আত্মসহায়ক গোট আছে আৰু এই গোটসমূহৰ সৈতে 40,00,000 মহিলা জড়িত হৈ আছে। তেওঁ লগতে কয় যে ইয়াৰে 8,50,000 মহিলাই বছৰত 1,00,000 টকাকৈ উপাৰ্জন কৰে। ছোৱালী আৰু মহিলাৰ উন্নয়ন আৰু নিৰাপত্তাৰ বাবে বিগত 4 বছৰত ৰাজ্য চৰকাৰে নিৰন্তৰ কাম কৰি আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত বাল্য বিবাহ ৰোধ কৰাৰ প্ৰচেষ্টাকে ধৰি নিযুত মইনাৰ দৰে বহু আঁচনি ৰূপায়ণ কৰা হৈছে। তেওঁ লগতে কয় যে অহা 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত মহিলাসকলক মাহিলী 1,250 টকাকৈ প্ৰদান কৰা হ'ব। অৰুণোদয় পৰিয়ালে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয়ৰ বাবে চৰকাৰৰ পৰা 250 টকাকৈ ৰাজসাহায্য পাব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই আজি শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ শিঙৰিজানত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ আধাৰশিলা স্থাপন কৰে। 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই সামূহিক ৰান্ধনীঘৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ অধ্যক্ষ জনাৰ্দন দাস উপস্থিত থাকে। এই কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক গুণগত আৰু স্বাস্থ্যসন্মত দুপৰীয়াৰ আহাৰৰ যোগান ধৰি শিশুৰ পুষ্টিহীনতা নিৰ্মূলৰ চেষ্টা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
ৰঙাপাৰা সমষ্টিত আজি আমি এটা কেন্দ্ৰীয় ৰান্ধনীশাল বা যাক চেণ্ট্ৰেলাইজ কিটচেন বুলি কোৱা হয় তাৰ আমি শিলান্যাস কৰিলোঁ। এই কিটচেনটোৰ পৰা শোণিতপুৰ জিলাৰ বৰচলা, ৰঙাপাৰা, তেজপুৰ, নদুৱাৰ এই সমষ্টিত 30,000 শিশুক আমি মধ্যাহ্ন আহাৰ যোগান ধৰিব পাৰিম। এই আঁচনিটোৰ জৰিয়তে চৰকাৰে দিয়া পুঁজিতকৈ আৰু 40% যোগ দি আমি পুষ্টিকৰ খাদ্য যোগান ধৰোঁ। মই ভাবোঁ এই আঁচনিৰ দ্বাৰা আমাৰ গাঁৱৰ আৰু বাগিচাৰ দুখীয়া পৰিয়াল, মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীসকলে পুষ্টিকৰ খাদ্য খাব পাৰিব, শিক্ষাৰ প্ৰতি ধাউতি বাঢ়িব, আমাৰ শোণিতপুৰ জিলাৰ শিক্ষাৰ পৰিৱেশ যথেষ্ট উন্নত হ'ব।
উত্তৰ পূৰ্বাঞ্চলৰ বাবে বাজেটত আবণ্টিত ধনৰ পৰিমাণ 2014-15 বৰ্ষৰ পৰা 153% বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপুৱে প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশৰ ইটানগৰত আয়োজিত অসামৰিক বিমান পৰিবহণ বিষয়ক উত্তৰ পূৰ্বাঞ্চলৰ মন্ত্ৰী সন্মিলন তথা তৃতীয় উত্তৰ পূব পৰিবহণ সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিগত 10 বছৰত প্ৰধানমন্ত্ৰী গতিশক্তি আঁচনিৰ অধীনত অকল আন্তঃগাঁথনিৰ বাবেই অঞ্চলটোত 1,45,000ৰ অধিক টকা বিনিয়োগ কৰা হৈছে। উত্তৰ পূব পৰিবহণ সন্মিলন অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে আন্তঃগাঁথনি খণ্ডৰ প্ৰগতি, নীতিগত উদ্যম আৰু সমূহীয়া সুযোগ সম্পৰ্কে আলোচনাৰ মঞ্চৰূপে পৰিগণিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কিঞ্জাৰাপুৱে কয় যে কেন্দ্ৰীয় চৰকাৰে বিশেষকৈ ৰাজ্য আৰু ক্ষুদ্ৰ বিমান পৰিবহণ সংস্থাসমূহক উপকৃত কৰা উড়ান আঁচনিৰ ম্যাদ আৰু 10 বছৰ বৃদ্ধি কৰাৰ বাবে আঁচনিখনত সংশোধন কৰিছে। উত্তৰ পূৰ্বাঞ্চলে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ ভিতৰত যোগাযোগ অন্যতম বুলি উল্লেখ কৰি তেওঁ কয় যে অঞ্চলটোৰ বিমান যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে বিভিন্ন ক্ষুদ্ৰ আৰু উদ্ভাৱনমূলক আৰ্হি চালি জাৰি চোৱা হৈছে। তেওঁ কয় যে এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ প্ৰতিখন জিলাত হেলিপৰ্ট নিৰ্মাণ কৰাটো সঠিক পথ বুলি গণ্য কৰা হৈছে আৰু সম্প্ৰসাৰিত উড়ান আঁচনিৰ অধীনত এই উদ্যমৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামগ্ৰী আৰু সেৱাকৰ জি এছ টি পৰিষদে জি এছ টি সংস্কাৰৰ বাবে লোৱা সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তৰ জৰিয়তে স্বাস্থ্য বীমাৰ পৰা জীৱনদায়িনী ঔষধকে ধৰি বিভিন্ন সামগ্ৰীৰ ওপৰত আৰোপিত জি এছ টি শূন্য কৰি দিয়া হৈছে বুলি আজি মন্তব্য কৰে। জি এছ টিৰ সংস্কাৰেৰে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপিত জি এছ টি 12% পৰা 5% হ্ৰাস কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে মধ্যবিত্তই ব্যৱহাৰ কৰা চাৰিচকীয়া গাড়ী আৰু দুচকীয়া বাহনৰ ওপৰত আৰোপিত জি এছ টিও 28% পৰা 18% হ্ৰাস কৰা হৈছে। শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত এয়া অসমবাসীৰ বাবে সুন্দৰ উপহাৰ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতে বিশ্বৰ আন দেশৰ তুলনাত আটাইতকৈ কম সময়ৰ ভিতৰত জি এছ টি সংস্কাৰ সফলভাৱে কাৰ্যকৰী কৰাৰ লগতে প্ৰয়োজন অনুসৰি ইয়াৰ সংশোধন আৰু সংস্কাৰ কৰাৰ সামৰ্থ মোদী চৰকাৰৰ দৃঢ় তথা সুপৰিকল্পিত শাসনশৈলীৰ উজ্জ্বল নিদৰ্শন।
জি এছ টিত হেল্থ ইঞ্চুৰেঞ্চৰ পৰা জীৱনদায়িনী ঔষধৰ পৰা বিভিন্ন সামগ্ৰীক এতিয়া আমাৰ খাদ্য সামগ্ৰীলৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জি এছ টি 0 বা 0 নমাই দিয়ে আৰু বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী 12%ৰ পৰা 5% জি এছ টি নমাই দিছে আৰু মধ্যবিত্ত মানুহে ব্যৱহাৰ কৰা বহু চাৰিচকীয়া গাড়ী দুচকীয়া বাহন ফ্ৰিজ এয়াৰ কণ্ডিচন এইবিলাকো 28%ৰ পৰা 18% নমাই দিছে। গতিকে মই ভাবোঁ যে দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনলৈ এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা বিশাল উপহাৰ। ৰাইজে ইয়াক নিশ্চয় আদৰণি ল'ব। আগতে 12 লাখ টকালৈকে টেক্স ৰেহাই, এতিয়া জি এছ টি ৰেহাই। সাধাৰণ মানুহৰ প্ৰতিটো কথা মোদী ডাঙৰীয়াই শুনিছে আৰু মোদী ডাঙৰীয়াই সকাহ দিয়াৰ ব্যৱস্থা কৰিছে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বহুমুখী প্ৰতিভাৰ কেইটামান দিশৰ মূল্যায়ন কৰাৰ বাবে আকাশবাণী গুৱাহাটীৰ সৰল প্ৰয়াস।
চিত্ৰকৰ আৰু সাংবাদিক ভূপেন হাজৰিকাক বিশ্লেষণৰ প্ৰয়াস চলাব বিশিষ্ট সাংবাদিক মণি মহন্তই। নিবন্ধকাৰ আৰু আমাৰ প্ৰতিনিধি আলোচনীৰ সম্পাদক হিচাপে ভূপেন হাজৰিকাক চাবলৈ প্ৰয়াস কৰিব বিশিষ্ট আলোচক ডক্টৰ পৰমানন্দ মজুমদাৰে। আৰু ভূপেন হাজৰিকাৰ গীতৰ সাহিত্যিক মূল্যায়নৰ প্ৰয়াস কৰিব বিশিষ্ট গীতিকাৰ ডক্টৰ দিনেশ পৈশ্যই।
তোমালোক নতুন কবিতা, নতুন গীতি কবিতা, সুৰ হল তাত গৌণ, চিন্তাহে মুখ্য।
অনুষ্ঠানটোৰ উপস্থাপন আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।
শনিবাৰ 6 ছেপ্টেম্বৰৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত।
শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102 মেগাহাৰ্টজত, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা 103.3 মেগাহাৰ্টজত, আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা 102.6 মেগাহাৰ্টজত, গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰূপ কুমাৰ শৰ্মাই।
সমগ্ৰ শিক্ষা অসম আৰু টাটানিলকৈ ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহত দক্ষতা শিক্ষাৰ ক্ষেত্ৰত হাব এণ্ড স্পক আৰ্হি ৰূপায়ণৰ উদ্দেশ্যে 2440 কোটি টকাৰ প্ৰকল্পৰ বাবে আজি এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই প্ৰকল্পৰ বাবে টাটানিলকৈ 75% আৰু ৰাজ্য চৰকাৰে 25% পুঁজি যোগান ধৰিব। হাব এণ্ড স্পক আৰ্হিত হাব বিদ্যালয়সমূহে চৌপাশৰ 1% স্পক বিদ্যালয়ৰ বাবে সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে কাম কৰে। স্পক বিদ্যালয়সমূহে হাব বিদ্যালয়সমূহৰ পৰা সহায় আৰু প্ৰয়োজনীয় দিহা পৰামৰ্শ লাভ কৰে। প্ৰকল্পৰ প্ৰথম পৰ্যায়ত 10খন হাব বিদ্যালয় আৰু 70খন স্পক বিদ্যালয় আৰু দ্বিতীয় পৰ্যায়ত 40খন হাব আৰু 430খন স্পক বিদ্যালয় মুকলি কৰা হ'ব। প্ৰতিখন হাব বিদ্যালয়ে 10টা নিত্য নতুন দক্ষতা খণ্ডৰ আৰু প্ৰতিখন স্পক বিদ্যালয়ে 2টা খণ্ডৰ পৰিচালনা কৰিব। এই প্ৰকল্পৰ অধীনত কৃত্ৰিম উপগ্ৰহ আধাৰিত যোগাযোগ ব্যৱস্থাৰে বিশেষ পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আৰু প্ৰতিখন হাব আৰু স্পক বিদ্যালয়ত 2গৰাকীকৈ প্ৰশিক্ষক থাকিব। এই আৰ্হিৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তা, ইণ্ডাষ্ট্ৰিয়েল ইণ্টাৰনেট অব থিংছ, ৰবটিক্স এণ্ড মোশ্যন কণ্ট্ৰল, AR, VR, 3D প্ৰিণ্টিং, ড্ৰোন প্ৰযুক্তি, যান বাহন আৰু বৈদ্যুতিক বাহন প্ৰযুক্তি, ডিজাইন আৰু উদ্ভাৱন, হোম ইলেক্ট্ৰনিকছ, কম্পিউটাৰ এইডেড মেচিনিং আদি পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব। এই ভৱিষ্যদৰ্শী সমন্বয়ে ৰাজ্যৰ বৃত্তিমুখী আৰু দক্ষতা শিক্ষাত বিপ্লৱৰ সূচনা কৰিব আৰু কৰ্মসংস্থাপন লাভৰ উপযুক্ত দক্ষতা সুনিশ্চিত কৰি নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সবল কৰি তুলিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ পৰা মৌলবাদী অবৈধ বাংলাদেশীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী সমস্যা সমাধানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি অনশন কাৰ্যসূচী গ্ৰহণ কৰে। ইয়াৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত সন্থাটোৰ নেতৃবৰ্গই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয় আৰু অবৈধ বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক আহান জনায়। অনশনস্থলীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয় যে অনুপ্ৰৱেশ ৰোধৰ স্বাৰ্থত ভাৰত বাংলাদেশ সীমান্ত স্থিৰ কৰাটো প্ৰয়োজন।
অবৈধ বাংলাদেশী মৌলবাদী আহি থকা ৰাস্তা ভাৰত বাংলা সীমান্তটো সীল কৰিব লাগিব। এটা কথা আমি বুজি নাপাওঁ যে ভাৰত পাকিস্তান সীমান্তটো ইমান দুৰ্গম অঞ্চলত সীল কৰিবলৈ স্বাধীনতাৰ পিছত দুবছৰ তিনিবছৰ সময় লাগিছিল, কিন্তু বাংলাদেশ সৃষ্টিৰ 50 বছৰ পাৰ হৈ যোৱাৰ পাছতো অসমত এটা ঐতিহাসিক আন্দোলন হৈ 860 গৰাকী শ্বহীদ হোৱাৰ 40 বছৰ পাছতো এই ইণ্ডো বাংলা বৰ্ডাৰটো কিয় সীল কৰিব পৰা নাই? ভাৰত বাংলা সীমান্ত যুদ্ধকালীনভাৱে সীল কৰিবলৈ দাবী জনাইছো, একে সময়তে সীমান্তত অনুপ্ৰৱেশ দেখা মাত্ৰেই গুলিয়াবৰ কাৰণে নিৰ্দেশ দিবলৈ দাবী জনাইছো।
গোৱালপাৰাতো অবৈধ বিদেশী প্ৰব্ৰজন সমস্যা সমাধানৰ দাবীত আজি জিলা ছাত্ৰ সন্থাই 11 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। হোজাইত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভাৰত বাংলাদেশ সীমান্ত সীল কৰা, কা আইনৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে নিৰগত ৰখা আৰু অসম চুক্তিৰ 6 নম্বৰ দফা সম্পৰ্কীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ সকলো পৰামৰ্শ ৰূপায়ণৰ দাবীত আজি পুৱা 6 বজাৰ পৰা বিয়লি 5 বজালৈ অনশন কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি ইউ পি পি এলৰ প্ৰাৰ্থী ৰবিৰাম ব্ৰহ্মৰ সমৰ্থনত বানৰগাঁও সমষ্টিত প্ৰচাৰ চলায়। ইপিনে বাক্সা জিলাৰ হালবাৰী পৰিষদীয় সমষ্টিৰ বাবে সাংসদ জয়ন্ত কুমাৰ বসুমতাৰীয়ে আজি নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰে। তেওঁ কয় যে এইবাৰ কেন্দ্ৰীয়ভাৱে এখন নিৰ্বাচনী সমিতি থাকিব আৰু সমষ্টিভিত্তিক একোখনকৈ নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হ'ব। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলকৰ পৰা।
কালি দেহাৱসান ঘটা অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ অন্ত্যেষ্টিক্ৰিয়া আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন হয়। অন্ত্যেষ্টিক্ৰিয়াত ভালেসংখ্যক গুণমুগ্ধ আৰু সংবাদকৰ্মী উপস্থিত থাকে। ইয়াৰ আগেয়ে দিনৰ ভাগত তেওঁৰ নশ্বৰ দেহ আকাশবাণী গুৱাহাটীলৈ অনা হয় আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ লগতে আন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে প্ৰাক্তন সতীৰ্থগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা তৰ্পণ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বৰ্ষীয়ান সাংবাদিকগৰাকীৰ কালি বিয়লি গুৱাহাটীৰ এখন চিকিৎসালয়ত 89 বছৰ বয়সত দেহাৱসান ঘটে। ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক তথা আন্তৰ্জাতিক পৰ্যায়ত আকাশবাণীৰ বিশেষ সংবাদদাতাৰ পদবীত কাৰ্যনিৰ্বাহ কৰা প্ৰথম অসমীয়া বিৰাজ দাসে 1989 পৰা 1984 চনলৈ আকাশবাণী গুৱাহাটীৰ সংবাদদাতা হিচাপে কৰ্মৰত আছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ যোজনা আৰু পৰিভ্ৰমণৰ জ্যেষ্ঠ সংবাদদাতা, ক্ষেত্ৰ প্ৰচাৰ সঞ্চালকালয়ৰ আঞ্চলিক বিষয়া, প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ উপ প্ৰধান তথ্য বিষয়া আদি বিভিন্ন গুৰুত্বপূৰ্ণ পদত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত দাসে শ্ৰীলংকাৰ কলম্বোত আকাশবাণীৰ বিশেষ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱসৰৰ পাছত তেওঁ কেইবাবছৰো আকাশবাণী গুৱাহাটী আৰু দূৰদৰ্শনৰ অংশকালীন বাতৰি সম্পাদক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত অতিথি অধ্যাপক হিচাপে কাম কৰাৰ উপৰি কেইবাটাও ব্যক্তিগত গণমাধ্যমৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত জ্যেষ্ঠ প্ৰশিক্ষক হিচাপেও কাম কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ঢেকিয়াজুলিত আত্মসহায়ক গোটৰ 31,224 গৰাকী সদস্যাক চেক বিতৰণ। উত্তৰ পূৰ্বাঞ্চলৰ বাবে বাজেটত আবণ্টিত ধনৰ পৰিমাণ 2014-2015 বৰ্ষৰ পৰা 153% বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডুক কিঞ্জৰাপুৰ প্ৰকাশ। জি এছ টি সংস্কাৰৰ সিদ্ধান্তৰ প্ৰতি মুখ্যমন্ত্ৰীৰ আদৰণি। সমগ্ৰ শিক্ষা অসম আৰু টাটা নেলকোৰ মাজত হাব এণ্ড স্পোক আৰ্হি ৰূপায়ণৰ বাবে বুজাবুজিৰ চুক্তি। আৰু অবৈধ বাংলাদেশীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি অনশন কাৰ্যসূচী। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।